এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও জলমগ্ন হৈছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলা দিয়া নৈৰ সোঁফালৰ মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে। বানত 13,913 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাজ্যৰ 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ ৰাজ্যত অনুকূল ব্যৱস্থাৰ বিকাশ সাধনৰ উদ্দেশ্যে ৰাজ্যিক পৰ্যায়ৰ এখন পৰামৰ্শমূলক কৰ্মশালা অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্তৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভাগীয় সন্মিলনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমে এই কৰ্মশালাখন অনুষ্ঠিত কৰে। কৰ্মশালাখন উদ্বোধন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, এক ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কয় যে অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত সহযোগিতাৰ বাবে বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত আত্মনিৰ্ভৰশীলতা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ অংশ আৰু অসমৰ ভৌগোলিক অৱস্থিতি দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে অসম এতিয়া দ্ৰুত বিকাশশীল ৰাজ্য পৰিণত হোৱা বুলি মন্তব্য কৰি কয় যে 2025 চনত অনুষ্ঠিত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণে লাভ কৰা 5,18,00,000 টকাৰ বিনিয়োগ প্ৰস্তাৱৰ ভিতৰত 60% অৰ্থাৎ 3,10,00,000 মূল্যৰ প্ৰকল্পৰ কাম আগবাঢ়িছে।
Adi during only 1 year adi more than 50% MOU has already grounded in various steps kisuman itimothe inauguration hoise production start hoise tar ortho ki somor jubo prajonmo adi IIT kata bohi ase engineering college bohi ase bibhinno dhoronor shikhapotisthanor protinidhi hokol bohi ase tenke amar human resource product kori ase etre he human resource gulak kor jabo IIT nokol kor jabo adi engineering pasor student gulak kor jabo yar jodi ami ecosystem ta jodi nokoru etre kone kori adi je alochona kori ase 26
মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যোৱা 1 জুনত হাতী চাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ চাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত প্ৰৱেশদ্বাৰ খোলাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেণ্ঠাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা, ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাহাবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেছন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হ'ব হৈছে। পুৱা 10 বজাৰ পৰা ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশনত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ পইণ্টাধিকাৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও গড় ৰাণ ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতীয় প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটত পৰাজিত হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।